যাত্ৰা পুস্তক 25 অধ্যায়। উপহাৰ, নিয়ম চন্দুক, মেজ আৰু দীপাধাৰৰ বিষয়ে আদেশ। জিহুৱাই মুচিক ক'লে, মনৰ ইচ্ছাৰে প্ৰভাৱিত হোৱা প্ৰতিজন ইজৰাইলী লোকৰ পৰা মোৰ অৰ্থে দান গ্ৰহণ কৰিবলৈ ক'বা। তুমি নিশ্চয়কৈ মোৰ অৰ্থে এই দান গ্ৰহণ কৰিবা। তুমি তেওঁলোকৰ পৰা গ্ৰহণ কৰিব লগা দান এইবোৰ: সোণ, ৰূপ, পিতল আৰু নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া সূতা, মিহি হন সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰচাক, পোৱালিৰ ছাল, গৰুৰ মিহি ছাল, চিটিম কাঠ, পবিত্ৰ প্ৰদীপৰ বাবে তেল, অভিষেক তেলৰ বাবে মছলা আৰু সুগন্ধি ধূপ, এফুট আৰু বুকু পতাত লগাবৰ বাবে গুমেদক আৰু আন বহুমূল্য বাখৰ। মই তেওঁলোকৰ মাজত বাস কৰিবৰ অৰ্থে তেওঁলোকক মোৰ বাবে এটা ধৰ্মধাম নিৰ্মাণ কৰিবলৈ কোৱা। সেই আৱাস আৰু তাৰ সকলো বস্তুৰ যি নমুনা মই তোমাক দেখুৱাম, তোমালোকে সেই নমুনাৰ দৰেই সকলো কৰিবা। তেওঁলোকে চিটিম কাঠেৰে আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল আৰু ডেৰ হাত ওখকৈ এটা নিয়ম চন্দুক সাজিব। তুমি সেই নিয়ম চন্দুকৰ ভিতৰে বাহিৰে শুদ্ধ সোণৰ পতা মাৰিবা আৰু তাৰ ওপৰৰ চাৰিওফালৰ সীমা সোণেৰে তৈয়াৰ কৰিবা। ইয়াৰ বাবে সোণৰ চাৰিটা আঙঠি হাঁচত বনাবা আৰু নিয়ম চন্দুকৰ এফালে দুটা আৰু আনফালে দুটা, এইদৰে চাৰিওটা খুৰাত লগাবা। তুমি চিটিম কাঠৰ দুডাল কাণ মাৰি সাজি তাতো সোণৰ পতা মাৰিবা। নিয়ম চন্দুক বৈ নিবৰ বাবে সেই কাণমাৰি নিয়ম চন্দুকৰ দুয়োফালে থকা আঙঠিত সুমুৱাবা। সেই কাণমাৰি নিয়ম চন্দুকৰ আঙঠিৰ ভিতৰতে থাকিব লাগে, তাৰ পৰা উলিয়াব নালাগে। মই তোমাক যি সাক্ষ্য ফলি দিম, সেই সাক্ষ্য ফলি নিয়ম চন্দুকৰ ভিতৰত ৰাখিবা। তাৰ পাছত তুমি শুদ্ধ সোণৰ আঢ়ৈ হাত দীঘল, ডেৰ হাত বহল এখন পাপা বৰণ সাজিবা। তুমি সোণ পিটি দুটা কৰূপ সাজিবা। পাপা বৰণৰ দুই মূৰত সেই কৰূপ দুটা লগাবা। এক মূৰত এটা কৰূপ আৰু আন মূৰত আনটো কৰূপ লগাবা। পাপা বৰণৰ দুই মূৰত তাৰে সৈতে একেডোখৰ সোণতে সেই দুটা কৰূপ সাজিবা। কৰূপ দুটাই ওপৰলৈ ডেউকা মেলি নিজৰ ডেউকাৰে পাপা বৰণক ঢাকিব। সেইকেইটা মুখামুখি হৈ থাকিব আৰু কৰূপ দুটাৰ দৃষ্টিত পাপা বৰণৰ মাজত থাকিব। তুমি সেই পাপা বৰণ সেই নিয়ম চন্দুকৰ ওপৰত ৰাখিবা আৰু মই তোমাক যি সাক্ষ্য ফলি দিম, সেই ফলি নিয়ম চন্দুকৰ ভিতৰত থবা। মই সেই নিয়ম চন্দুকতে তোমাৰে সৈতে সাক্ষাৎ কৰিম। পাপাবৰণৰ ওপৰৰ পৰা সাক্ষ্য ফলি নিয়ম চন্দুকৰ ওপৰত থকা কৰূপ দুটাৰ মাজৰ পৰা ইজৰাইলৰ লোকসকলৰ বাবে যিবোৰ আজ্ঞা দিম, সেই বিষয়ে তোমাৰে সৈতে কথা পাতিম। তুমি দুহাত দীঘল, এহাত বহল আৰু ডেৰ হাত ওখকৈ চিটিম কাঠৰ এখন মেজ সাজিবা। সেই মেজত শুদ্ধ সোণৰ পতা মাৰিবা আৰু তাৰ চাৰিওফালে সোণৰ সীমা দিবা। সেই মেজৰ চাৰিওফালে চাৰি আঙুলি জোখৰ এছটা কাঠ দি ফ্ৰেম বনাবা আৰু সেই ফ্ৰেমৰ চাৰিওফালে সোণৰ সীমা বনাবা। সোণৰ চাৰিটা আঙুঠি সাজি সেই আঙুঠি চাৰিটা খুৰা থকা মেজৰ চাৰি চুকত লগাবা। মেজ বৈ নিবলৈ কাণমাৰি সুমুৱাবলৈ ফ্ৰেমত আঙুঠি লগাবা। তুমি মেজ বৈ নিবৰ বাবে চিটিম কাঠৰ দুডাল কাণমাৰি সাজি তাতো সোণৰ পতা মাৰিবা। পেয় নৈবেদ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ কাঁহী, চামুচ, জাৰ আৰু বাতি গঢ়াবা। এই সকলোকে শুদ্ধ সোণেৰে গঢ়াবা। তুমি সেই মেজৰ ওপৰত মোৰ আগত সদায় দৰ্শন পিঠা ৰাখিবা। তুমি শুদ্ধ পিতা সোণৰ এটা দীপাধাৰা সাজিবা, দীপাধাৰৰ সৈতে তাৰ বাতিবোৰ, তাৰ তলৰ পাতবোৰ আৰু ফুলবোৰ একেডোখৰ সোণেৰেই বনোৱা হ'ব লাগে। দীপাধাৰাৰ কাষৰ পৰা ছয়ডাল শাখা ওলোৱা হ'ব লাগিব, তাৰে তিনিডাল শাখা এফালৰ পৰা আৰু আন তিনিডাল শাখা আনফালৰ পৰা ওলোৱা হ'ব লাগিব। তাৰ এটা শাখাত বাদাম ফুলৰ আকৃতিৰে তিনিটা বাতি, এটা কলি আৰু এটা ফুল থাকিব লাগিব। আন শাখাটো বাদাম ফুলৰ আকৃতিৰে তিনিটা বাতি, এটা কলি আৰু এটা ফুল থাকিব। দীপাধাৰাৰ পৰা ওলোৱা ছয়টা ডালতে সেই একেদৰে হ'ব। দীপাধাৰাৰ মাজভাগতো বাদাম ফুলৰ আকৃতিৰে চাৰিটা বাতি, কলি আৰু ফুল থাকিব। সেই দীপাধাৰাৰ প্ৰথমযোৰ শাখাত একেডোখৰ সোণেৰে এটা কলি আৰু আন দ্বিতীয়যোৰ শাখাতো একেডোখৰ সোণেৰে এটা কলি থাকিব। সেইবোৰৰ কলি আৰু সেইবোৰৰ শাখাবোৰ একেডোখৰ সোণেৰে হ'ব আৰু সেই সকলোৱে শুদ্ধ সোণ পিটি বনোৱা হ'ব। তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্ৰদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰাত লগাবা। এঙাৰ ধৰা চেপেনা আৰু ট্ৰে শুদ্ধ সোণৰ হ'ব লাগিব। দীপাধাৰ আৰু দীপাধাৰৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু সাজিবলৈ এক কিকৰ শুদ্ধ সোণ ব্যৱহাৰ কৰিবা। মই তোমাক পৰ্বতত দেখুওৱা নমুনাৰ দৰেই সেই সকলো নিশ্চয় সাজিবা।